এয়া আকাশবাণী, বাতৰি কৈছো উৎপল কুমাৰ দাসে আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে 2025 বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন ৱেভছ আয়োজন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ইছৰোৱে আজি নিশা 9:58 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণস্থলীৰ পৰা 2 উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব। নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল শাখাত অসমৰ নয়নমণি শইকীয়া আৰু পুৰুষৰ ট্ৰিপল শাখাত পুতুল সোণোৱাল, বিতুপন ৰাভা আৰু জয়ন্ত শৰ্মাই সোণৰ পদক অৰ্জন কৰিছে। আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতক 184 ৰাণৰ ব্যৱধানত পৰাজিত কৰি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰিছে। ভাৰতে 2025 বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন ৱেভছ আয়োজন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ মন কী বাত অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠান বিশ্ববাসীৰ সন্মুখত ভাৰতৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰাৰ বৃহৎ সুযোগ হৈ উঠিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে এই উপলক্ষে ভাৰতত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ লগতে সৃষ্টিশীল ব্যক্তিসকলৰ সমাগম ঘটিব। দেশৰ যুৱ সম্প্ৰদায়ৰ আগ্ৰহ তথা অনুসন্ধিৎসাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতবৰ্ষই $5 ট্ৰিলিয়ন অৰ্থনীতিৰ দিশে গতি কৰাৰ সময়ত দেশৰ যুৱ সমাজে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 2024 বৰ্ষত জন্ম শতবৰ্ষ উদযাপিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও মহিৰুহৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। এই সন্দৰ্ভত তেওঁ ৰাজ কাপুৰ, মহম্মদ ৰফি, আক্কিনেনী নাগেশ্বৰ ৰাও, তপন সিনহা আদি পুৰোধা ব্যক্তিসকলক স্মৰণ কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। 2025-2026 বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়। বিত্ত, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা, অৰ্থনৈতিক পৰিক্ৰমা, অভ্যন্তৰীণ বাণিজ্য আৰু উদ্যোগৰ প্ৰসাৰ আদি বিভিন্ন বিভাগৰ সচিবসকলৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাই এই বৈঠকত অংশগ্ৰহণ কৰে। 2025 বৰ্ষৰ 1 ফেব্ৰুৱাৰীত সংসদত 2025-2026 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে একেৰাহে 8ম বাবে সংসদত বাজেট দাখিল কৰিব। এই বৈঠকত উদ্যোগ খণ্ডৰ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত অধিক গুৰুত্ব দিয়া হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইটামান দিনত ৰাজধানী নতুন দিল্লীকে ধৰি উত্তৰ ভাৰতত তাপমাত্ৰা যথেষ্ট হ্ৰাস পাব বুলি দিয়া আগজাননীৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নৱবৰ্ষৰ সময়ত শীতৰ প্ৰকোপ বৃদ্ধি পাব। জম্মু কাশ্মীৰ, লাডাখ, পঞ্জাব, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ৰাজস্থানৰো ঠাই বিশেষে নৱবৰ্ষত শীতৰ প্ৰকোপ অব্যাহত থাকিব। বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজস্থান, পঞ্জাব আৰু হাৰিয়ানাৰ কোনো কোনো অঞ্চলত আজিও প্ৰচণ্ড শীত পৰিব। অহা 2-3 দিনত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনত পুৱা আৰু নিশাৰ ভাগত ঘন কুঁৱলী পৰিব বুলিও বিভাগে আগজাননী দিছে। উত্তৰ প্ৰদেশত অহা 5 দিনত ন্যূনতম তাপমাত্ৰা 4-5 ডিগ্ৰী হ্ৰাস পাব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰতো অহা 5 দিনত ন্যূনতম তাপমাত্ৰা 2-4 ডিগ্ৰী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি নিশা 9:58 শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপণস্থলীৰ পৰা 2 উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব। ইছৰোৰ এই অভিযানৰ উদ্দেশ্য হ'ল এটা কক্ষপথত মহাকাশযান এখনৰ ডকিং আৰু আনডকিং প্ৰক্ৰিয়াক প্ৰদৰ্শন কৰা। PSLV-C60 নামৰ যানখনে SDX-01 আৰু SDX-02 নামৰ উপগ্ৰহ দুটা 476 কিলোমিটাৰ কক্ষপথত স্থাপন কৰিব তথা ডকিং আৰু আনডকিং প্ৰক্ৰিয়াৰ পৰীক্ষা সম্পন্ন কৰিব। এই অভিযানৰ নাম দিয়া হৈছে স্পেটেক্স। অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতীয়সকলৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা তথা তাৰ পৰা ঘূৰি অহাৰ লগতে ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰৰ নিৰ্মাণ আৰু সঞ্চালনৰ আৰ্হি প্ৰস্তুত কৰা। এই অভিযানৰ বাবে ইতিমধ্যে নতুন ডকিং প্ৰক্ৰিয়াৰ লগতে আন প্ৰযুক্তিগত প্ৰক্ৰিয়াসমূহো সফলতাৰে সম্পন্ন কৰি তোলা হৈছে। উল্লেখযোগ্য যে এই অভিযানৰ জৰিয়তে ভাৰত ডকিং প্ৰযুক্তি থকা পৃথিৱীৰ ভিতৰত 4থখন দেশ হিচাপে পৰিগণিত হ'ব। পঞ্জাবৰ খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাৰ দাবীত ৰাজ্যখনত আজি আহ্বান জনোৱা বন্ধৰ ফলত ভালেমান ঠাইত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। এই বন্ধৰ ফলত পঞ্জাবৰ ভিন ভিন অঞ্চলত ৰেল আৰু পথ যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। আজি পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ ভালেমান ঠাইত আন্দোলনকাৰী কৃষকসকলে ৰাজপথত ধৰ্ণা দিয়াৰ ফলত যান বাহনৰ চলাচল বন্ধ হৈ পৰে।
অসমৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি আৰ চৰকাৰে আজি অঞ্চলটোত বসবাস কৰা 26টা জনগোষ্ঠীৰ বিকাশৰ বাবে প্ৰস্তুত কৰা বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই ৰূপৰেখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি টি আৰৰ এনে উদ্যোগৰ শলাগ লয় আৰু অঞ্চলটোত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকে বি টি আৰত বিৰাজ কৰা শান্তিৰ পৰিৱেশৰ মাজত উন্নয়নৰ পথত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বি টি আৰ প্ৰশাসনে তেওঁলোকৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সম্পন্ন কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি আৰু সৌহাৰ্দ্য বৃদ্ধি কৰি প্ৰগতিৰ পথত আগবাঢ়িব বুলি আস্থা প্ৰকাশ কৰে। আৰম্ভণিতে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই ভৱিষ্যৎ ৰূপৰেখাৰ চমু অৱলোকন দাঙি ধৰে। বিভিন্ন গ্ৰন্থ আৰু নথিপত্ৰৰ বিস্তৃত অধ্যয়নৰ পাছত এই ৰূপৰেখা প্ৰস্তুত কৰা হৈছে বুলি বড়োৱে সদৰি কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীসকল অতুল বৰা, ডাঃ ৰণোজ পেগু, ৰঞ্জিত কুমাৰ দাস, অশোক সিংহল, ৰণগৌৰা নাৰ্জাৰী, সাংসদ জয়ন্ত বড়ো আৰু দিলীপ শইকীয়া, বিশিষ্ট সাংবাদিক পেট্ৰি ছায়া মুখিম আৰু 26টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও উপস্থিত আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি 3-দিনীয়া ভ্ৰমণসূচীৰে কাটাৰলৈ যোৱাৰ কথা। এই ভ্ৰমণৰ সময়ত ডঃ জয়শংকৰে কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম অল থানিক সাক্ষাৎ কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি তেওঁৰ এই ভ্ৰমণে ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্যান্য আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত উভয় পক্ষক পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে আৰম্ভ কৰা প্ৰভাত অভিযানৰ অংশ হিচাপে কালি অভিযানকাৰী দলে কোকৰাঝাৰ জিলাৰ ভদেয়াগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এঠাইত অভিযান চলাই গাজী ৰহমান নামৰ এজন অভিযুক্তক আটক কৰে। কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ অনুসন্ধানৰ পমখেদি বিশেষ কৰ্মবাহিনীয়ে এই অভিযুক্তজনক আটক কৰিবলৈ সমৰ্থ হয় বুলি অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9 8 6 4 0 5 5 5 6 6 আৰু স্থিৰ টেলিফোন নম্বৰ 0 3 6 1 2 6 6 0 4 2 6 দিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালি, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। সম্প্ৰতি চলি থকা নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতা আৰু পঞ্চম 25 বছৰ অনুৰ্ধ প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে। প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাত নয়নমণি শইকীয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ দ্বৈত শাখাত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰিছে। পুৰুষৰ ট্ৰিপল শাখাত পুতুল সোণোৱাল, বিতুপন ৰাভা আৰু জয়ন্ত শৰ্মাই সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ 4গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত অসমৰ জিনা বৰুৱা, তৃষ্ণা গগৈ, পম্পী বৰুৱা আৰু কৰিণা পাটোৱাৰীয়ে উত্তৰাখণ্ডত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে যোগ্যতা অৰ্জন কৰিছে। মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়া ভাৰতৰ বিৰুদ্ধে 184 ৰাণৰ ব্যৱধানত জয়লাভ কৰিছে। আজি পঞ্চম দিনা ভাৰতৰ দলটোৱে 340 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 155 ৰাণতে ইনিংছ সামৰিবলগীয়া হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি 9টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 228 ৰাণৰ পৰা আজি পুৱা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি 234 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ জছপ্ৰীত বুমৰাই 5টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতে 2025 বৰ্ষত প্ৰথমবাৰৰ বাবে বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন শীৰ্ষ সন্মিলন ৱেভছ আয়োজন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্ৰাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতক 184 ৰাণৰ ব্যৱধানত পৰাজিত কৰি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰিছে।